وأوحي إلى نوح أنه لن يؤمن من قومك إلا من قد آمن أنه لن يؤمن من قومك إلا من قد آمن فلا تبتئس بما كانوا يفعلون
আৰু নূহৰ প্ৰতি ওহি কৰা হ'ল, যিসকলে ইমান আনিছে তেওঁলোকৰ বাহিৰে তোমাৰ সম্প্ৰদায়ৰ আন কোনেও ইমান পোষণ নকৰিব, গতিকে সিহঁতে যি কৰে তাৰ বাবে তুমি চিন্তিত নহবা।